দ্বিতীয় চমুৱেল এক অধ্যায়। ডাউদে চৌলৰ মৃত্যু সম্বাদ পোৱা তেওঁ কৰা বিলাপৰ গীত। চৌলৰ মৃত্যুৰ পাছত ডাউদে অমালেকীয়াসকলক বধ কৰি ঘূৰি আহিল আৰু চিকলগত দুদিন থাকিল। পাছত তৃতীয় দিনত চৌলৰ সেনাবাহিনীৰ চাউনীৰ পৰা ফলা কাপোৰেৰে সৈতে এজন মানুহ আহিল। তেওঁ মূৰত মাটি লাগি আছিল। তেওঁ ডাউদৰ ওচৰলৈ আহি শিৰণত হৈ প্ৰণাম কৰিলে। তেতিয়া ডাউদে তেওঁক সুধিলে, তুমি ক'ৰ পৰা আহিছা? তেওঁ উত্তৰ দি ক'লে, মই ইজৰাইলৰ সেনা চাউনীৰ পৰা পলাই আহিছো। ডাউদে তেওঁক সুধিলে, তাত কি হ'ল, সেই বিষয়ে মোক কোৱাচোন। তেওঁ ক'লে, লোকসকল যুদ্ধৰ পৰা পলাল, অনেক পতিত হ'ল, লোকসকলৰ মাজত অনেক লোক মৰিল, চৌল আৰু তেওঁ পুত্ৰ জোনাথনৰো মৃত্যু হ'ল। তেতিয়া ডাউদে সেই সম্বাদ দিয়া ডেকা লোকজনক সুধিলে, চৌল আৰু তেওঁ পুত্ৰ জোনাথনৰ যে মৃত্যু হ'ল, সেই বিষয়ে তুমি কেনেকৈ জানিলা? তেতিয়া সেই ডেকা লোকজনে ক'লে, ঘটনাক্ৰমে মই গিলবোৱাত পৰ্বতত আছিলোঁ আৰু তাতে চৌলে বৰচাৰ ওপৰত ভৰ দি আছিল আৰু ৰথ ও অশ্বাৰোহীসকলে তেওঁ পাছে পাছে বৰকৈ খেদি খেদি প্ৰায় তেওঁ ওচৰ চাপি আহিছিল। তেতিয়া তেওঁ ঘূৰি মোক দেখি মাতিলে। তেতিয়া মই উত্তৰ দি ক'লো, মই ইয়াত আছো। তেওঁ মোক সুধিলে, তুমি কোন? মই তেওঁক ক'লো, মই এজন অমালেকীয়া লোক। তেতিয়া তেওঁ মোক ক'লে, মই বিনয় কৰোঁ, তুমি মোৰ ওচৰত থিয় হৈ মোক বধ কৰা, কাৰণ মোক হীৰামুৰিয়ে ধৰিছে, যদিও মোত এতিয়াও প্ৰাণ আছে। তেতিয়া মই গৈ তেওঁৰ ওচৰত থিয় হৈ তেওঁ বধ কৰিলোঁ, কিয়নো তেওঁ পৰাজিত হোৱাৰ পাছত যে পুনৰ তেওঁ আৰু জীয়াই নাথাকিব সেই বিষয়ে মই নিশ্চয় জানিছিলোঁ। এতিয়া মই তেওঁ মূৰৰ কিৰিটি আৰু বাহুৰ বাজু লৈ এই ঠাইত মোৰ প্ৰভুৰ ওচৰলৈ লৈ আহিছোঁ। তেতিয়া ডাউদে নিজ কাপোৰ ধৰি ফালিলে আৰু তেওঁ লগৰ আটাই লোকসকলেও সেইদৰে কৰিলে। চৌল, তেওঁৰ পুত্ৰ জোনাথন আৰু জিহুৱাৰ প্ৰজা ইজৰাইলৰ বংশ তৰোৱালত পতিত হোৱাৰ বাবে তেওঁলোকে হুক কৰি কৰি কান্দিলে আৰু সন্ধ্যালৈকে লঘোণে থাকিল। পাছত ডাউদে সেই বাতৰি অনা ডেকা মানুহজনক ক'লে, তুমি ক'ৰ মানুহ? তেওঁ উত্তৰ দি ক'লে, মই এজন প্ৰৱাসী অমালিকীয়া মানুহ। ডাউদে তেওঁক ক'লে, তুমি জিহুৱাৰ অভিষিক্তজনক বধ কৰিবৰ অৰ্থে নিজ হাত মেলিবলৈ ভয় নকৰিলা, ই কেনে কথা? ডাউদে ডেকাসকলৰ মাজৰ এজনক মাতি এই আজ্ঞা দি ক'লে, তুমি ওচৰলৈ গৈ তেওঁক বধ কৰা। গতিকে সেই লোকজনে গৈ তেওঁক প্ৰহাৰ কৰি আঘাত কৰিলে। তাতে সেই অমালিকীয়াজনৰ মৃত্যু হ'ল। তেতিয়া ডাউদে সেই মৃত অমালিকীয়াজনক ক'লে, তোমাৰ ৰক্তপাতৰ দোষ তোমাৰ নিজ মূৰতেই থাকক, কিয়নো ময়েই জিহুৱাৰ অভিষিক্তজনক বধ কৰিলোঁ। এইবুলি তোমাৰ নিজ মুখেৰেই নিজৰ বিৰুদ্ধে সাক্ষ্য দিলা। তেতিয়া ডাউদে চৌল আৰু তেওঁৰ পুত্ৰ জোনাথন এই মৃতকেইজনৰ বিষয়ে বিলাপেৰে গীত গালে। তেওঁ জিহুদাৰ সন্তানসকলক এই ধনুগীত শিকাবলৈ দিলে। চোৱা যি গীত যাচেৰ পুস্তকখনিত লিখা আছে, হে ইজৰাইল, তোমাৰ উচ্চ স্থানবোৰৰ ৰত্ন দুটি বধ কৰা হ'ল। হাই হাই, বীৰসকল কেনেকৈ পতিত হ'ল! গাতত এই বিষয়ে প্ৰকাশ নকৰিবা, অস্কিলোনৰ বাটত এই বিষয়ে প্ৰচাৰ নকৰিবা। কৰিলে পলেষ্টিয়াসকলৰ জীয়ৰীসকলে আনন্দ কৰিব, অশ্বুন্নতসকলৰ জীয়ৰীসকলে উল্লাস কৰিব। সেই গিলবোৱা পৰ্বত তোমাৰ ওপৰত নিয়ৰ বা বৰষুণ নহওক বা উত্তোলনীয় নৈবদ্যৰ পথাৰ নহওক, কিয়নো সেই ঠাইত বীৰসকলৰ ঢাল পেলোৱা হ'ল। তেলেৰে অভিষিক্ত নোহোৱা চৌলৰ ঢাল পেলোৱা হ'ল। হত হোৱা লোকসকলৰ তেজ আৰু বীৰসকলৰ দেহৰ পৰা জোনাথনৰ ধনু বিমুখ নহৈছিল। চৌলৰ তৰোৱালো সদাই ঘূৰি নাহিছিল। চৌল আৰু জোনাৰ্থন জীৱন কালত প্ৰিয় আৰু সন্তোষজনক আছিল আৰু মৰণৰ কালতো তেওঁলোক পৃথক নহ'ল। তেওঁলোক ঈগল পক্ষীতকৈও বেগী আছিল, তেওঁলোক সিংহতকৈও বলৱান আছিল। হে ইজৰাইলৰ জীয়াৰীসকল, চৌলৰ বাবে ক্ৰন্দন কৰা, তেওঁ তোমালোকক ৰঙা বৰণীয়া বস্ত্ৰ পিন্ধাই ভূষিত কৰিছিল, তেওঁ তোমালোকৰ বস্ত্ৰৰ ওপৰত সোণৰ অলংকাৰ পিন্ধাইছিল। হাই হাই, যুদ্ধৰ মাজত বীৰসকল কেনেকৈ পতিত হ'ল, তোমাৰ উচ্চ স্থানবোৰত জোনাৰ্থন হত হ'ল। হে মোৰ ভাই জোনাৰ্থন, তোমাৰ বাবে মই দুখিত হৈছো, তুমি মোলৈ অতি মৰমীয়াল আছিলা, নাৰীসকলৰ প্ৰেমতকৈও তোমাৰ প্ৰেম মোৰ পক্ষে চমৎকাৰ আছিল। হাই হাই, বীৰসকল কেনেকৈ পতিত হ'ল, আৰু যুদ্ধৰ অস্ত্ৰবোৰ যুদ্ধক্ষেত্ৰত নষ্ট হ'ল।